দ্বিতীয় চমুৱেল 5 অধ্যায়। গোটেই ইজৰাইলৰ ওপৰত ডায়ুদ ৰজা হোৱা, পলেষ্টিয়াসকলক জয় কৰা। তাৰ পাছত ইজৰাইলৰ সকলো ফৈদে হিব্ৰুণত থকা ডায়ুদৰ ওচৰলৈ আহি ক'লে, চাওক, আমি আপোনাৰ হাড় আৰু মঙহ। আৰু আগেৰে যেতিয়া চৌল আমাৰ ৰজা আছিল, তেতিয়াও আপুনিয়ে ইজৰাইলক বাহিৰলৈ আৰু ভিতৰলৈ অনা নিয়া কৰিছিল। আৰু যিহুৱাই আপোনাক কৈছিল যে তুমিয়ে ৰখীয়া হৈ মোৰ প্ৰজা ইজৰাইলৰ লোকসকলক চলাবা আৰু ইজৰাইলৰ ওপৰত অধিপতি হবা। এইদৰে ইজৰাইলৰ আটাই বৃদ্ধ লোক হিব্ৰুণত থকা ৰজাৰ ওচৰলৈ আহিল, আৰু ডায়ুদ ৰজাই হিব্ৰুণত যিহুৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে, আৰু তেওঁলোকে ইজৰাইলৰ ওপৰত ডায়ুদক ৰজা পাতি অভিষেক কৰিলে। ডায়ুদে 30 বছৰ বয়সত ৰজা হৈ 40 বছৰ ৰাজত্ব কৰিলে। তেওঁ হিব্ৰুণত যিহুদাৰ ওপৰত 7 বছৰ 6 মাহ ৰাজত্ব কৰিলে, আৰু জিৰচালেমত গোটেই ইজৰাইলৰ আৰু যিহুদাৰ ওপৰত 33 বছৰ ৰাজত্ব কৰিলে। তাৰ পাছত ৰজা আৰু তেওঁ লোকসকলে দেশ নিবাসী জিবুচিয়াসকলৰ বিৰুদ্ধে জিৰচালেমলৈ বুলি যাত্ৰা কৰিলে। তেওঁলোকে ডায়ুদক ক'লে, তুমি এই ঠাইত সোমাবলৈ নাপাবা, কিয়নো কণাবোৰে আৰু খুৰাবোৰেই তোমাক খেদাই দিব। তেওঁলোকে ভাবিছিল ডায়ুদ এই ঠাইত আৰু সোমাব নোৱাৰিব। তথাপিও ডায়ুদে চিউন দুৰ্গ হাত কৰি ল'লে, সেয়ে ডায়ুদৰ নগৰ। তেতিয়া ডায়ুদে কৈছিল, যিকোনোৱে জিবুচিয়াসকলক আক্ৰমণ কৰিব খোজে তেওঁ পানীৰ নলাই দি উঠি গৈ ডায়ুদৰ ঘিণ লগীয়া সেই কণা আৰু খুৰাবোৰক আঘাত কৰক। এইকাৰণে মানুহে কয়, ই কণা আৰু খুৰাবোৰ ৰাজপ্ৰসাদৰ ভিতৰত সোমাব নোৱাৰিব। তাৰ পাছত ডায়ুদে সেই দুৰ্গত নিবাস কৰি তাৰ নাম ডায়ুদৰ নগৰ ৰাখিলে, আৰু মিল্লোৰ পৰা ভিতৰৰ চাৰিওফালে গড় নিৰ্মাণ কৰিলে। পাছত ডায়ুদ ক্ৰমে ক্ৰমে বৃদ্ধি পাই মহান হ'ল, কিয়নো বাহিনীসকলৰ ঈশ্বৰ যিহুৱা তেওঁৰ লগে লগে আছিল। তেতিয়া তুৰৰ ৰজা হিৰমে ডায়ুদৰ ওচৰলৈ দূত পঠিয়ালে, আৰু এৰছ কাঠমিস্ত্ৰীসকল আৰু ৰাজমিস্ত্ৰীসকলক পঠিয়াই দিলে। তেওঁলোকে ডায়ুদৰ কাৰণে এটা গৃহ নিৰ্মাণ কৰিলে। তাতে ডায়ুদে জানিলে যিহুৱাই যে ইজৰাইলৰ ওপৰত তেওঁক ৰজা পাতিলে, সেইবাবে নিজৰ প্ৰজা ইজৰাইলৰ সকলৰ বাবে তেওঁ ৰাজ্য উন্নতি কৰিলে। ডায়ুদে হিব্ৰুণৰ পৰা অহাৰ পাছত জিৰচালেমত আন আন উপপত্নী আৰু পত্নীসমূহক ল'লে। তাতে ডায়ুদলৈ আৰু অধিক পু আৰু জি জন্মিল। জিৰচালেমত তেওঁলৈ যিসকল সন্তান জন্ম পালে তেওঁলোকৰ নাম চম্মুৱা, চুবব, নাথন, চলোমন, জিভৰ, ইলিচুৱা, নেফক, জাফিয়া, ইলিচামা, ইলিয়াদা আৰু ইলিফেলত আছিল। পাছত যেতিয়া ডায়ুদক ইজৰাইলৰ ওপৰৰ ৰজা অভিষেক কৰা সম্বাদ পালে, তেতিয়া আটাই পলেষ্টিয়াসকলে ডায়ুদক বিচাৰিবলৈ উঠি আহিল। ডায়ুদে তাকে শুনি দুৰ্গলৈ নামি গ'ল। তেতিয়া পলেষ্টিয়াসকলে আহি ৰফাইম উপত্যকা জুৰি ল'লে। তেতিয়া ডায়ুদে জিহুৱাৰ পৰা সহায় বিচাৰিলে। তেওঁক সুধিলে, মই পলেষ্টিয়াসকলক আক্ৰমণ কৰিমনে? আপুনি তেওঁলোকক মোৰ হাতত সমৰ্পণ কৰিবনে? তেতিয়া জিহুৱাই ডায়ুদক ক'লে, আক্ৰমণ কৰা, কিয়নো মই নিশ্চয় ফিলিষ্টিয়াসকলক তোমাৰ হাতত সমৰ্পণ কৰিম। তেতিয়া ডায়ুদে বাল পৰা চিমলৈ আহি তাতে তেওঁলোকক পৰাজয় কৰিলে। তেওঁ মন্তব্য কৰি ক'লে, জিহুৱাই মোৰ শত্ৰুবোৰক মোৰ সন্মুখত বানপানীৰে হেতু ভঙাৰ দৰে তেওঁলোকক ভাঙিলে। এইকাৰণে সেই ঠাইৰ নাম বাল পৰা চিম ৰখা হ'ল। সেই ঠাইতে তেওঁলোকৰ মূৰ্তিবোৰ এৰি থৈ গ'ল। তাতে ডায়ুদ আৰু তেওঁ লোকসকলে সেইবোৰ লৈ আহিল। তাৰ পাছত পলেষ্টিয়াসকলে আকৌ আহি ৰফাইম উপত্যকা জুৰি ল'লে। তেতিয়া ডায়ুদে জিহুৱাৰ পৰা পুনৰ সহায় বিচাৰিলে আৰু জিহুৱাই তেওঁক ক'লে, তুমি তেওঁলোকৰ সন্মুখেৰে আক্ৰমণ নকৰিবা, বৰং তেওঁলোকৰ পাছফালেদি ঘূৰি গৈ নুনিগছ কেইজোপাৰ সন্মুখত তেওঁলোকৰ আগত উপস্থিত হ'বা। যেতিয়া সেই নুনিগছ কেইজোপাৰ মাজেৰে সৈন্য যোৱাৰ নিচিনা শব্দ শুনিবা, তেতিয়া সৈন্য সামন্তৰে সৈতে আক্ৰমণ কৰিবা, কিয়নো তেতিয়াই জিহুৱাই পৰলেষ্টিয়াসকলৰ সৈন্য সামন্তক আক্ৰমণ কৰিবৰ অৰ্থে তোমাৰ আগতেই গ'ল, গতিকে তুমি এইদৰেই কৰা। তেতিয়া ডায়ুদে জিহুৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে। তেওঁ গেবাৰ পৰা গেজৰলৈকে পলেষ্টিয়াসকলক বধ কৰিলে।